পাচনি কৰ্ম অধ্যায় ২২।
হে ভাই আৰু পিতৃসকল, এতিয়া আপোনালোকৰ আগত মই নিজৰ পক্ষে যি উত্তৰ দিওঁ তাক শুনকচোন।
তেতিয়া তেওঁ ইব্ৰী ভাষাৰে কথা কোৱা শুনি তেওঁবিলাক অতি নিতাল মাৰিলত। তেওঁ কলে,
মই যিহুদী মানুহ, কিলিকিয়া দেশৰ তাৰ্ছ নগৰ মোৰ উপজা ঠাই, কিন্তু এই নগৰত প্ৰতিপালিত হৈ গমলিয়েলৰ চৰণত ঠিকমতে পূৰ্বপুৰুষসকলৰ বিধানৰ শিক্ষা পালোঁ, আৰু আজি আপোনালোক যেনে হৈ আছে ময়ো সেইদৰে ঈশ্বৰলৈ উৎসাহী হৈ আছিলোঁ, আৰু এই পথৰ পুৰুষ আৰু তিৰোতাকো বান্ধি বন্দীশালত শোধাই দি মৰণলৈকে তেওঁবিলাকক তাৰণা কৰিছিল। এই বিষয়ে মহাপুৰোহিত আৰু বৃদ্ধ সমাজো মোৰ সাক্ষী আছে। তেওঁবিলাকৰ পৰাই ভাইবিলাকলৈ পত্ৰ লৈ দম্মেশকত যিবিলাক আছিল তেওঁবিলাকক দণ্ড কৰাবলৈ বান্ধি জিৰচালেমলৈ আনিবৰ কাৰণে তালৈ যাত্ৰা কৰিছিলোঁ। কিন্তু মই যাত্ৰা কৰি দম্মেশকৰ ওচৰ পাওঁতে দুপৰমান বেলিত অকস্মাতে আকাশৰ পৰা উজ্জ্বল পোহৰ মোৰ চাৰিওফালে প্ৰকাশিত হ'ল। তাতে মই মাটিত পৰিলত, হে চৌল, হে চৌল, মোক কিয় তাৰণা কৰিছা মোলৈ কোৱা এনে এটা বাণী শুনিলো। তাতে মই উত্তৰ দিলো, হে প্ৰভু, আপুনি কোন? তেওঁ মোক কলে, তুমি যিজনক তাৰণা কৰিছা মই সেই নাচৰতীয়া যীশু। মোৰ সংগীবিলাকেও সেই পোহৰ দেখিবলৈ পালে, কিন্তু মোলৈ কোৱা জনাৰ বাণী হলে বুজি নাপালে। পাছে মই সুধিলো, হে প্ৰভু, মই কি কৰিম? তাতে প্ৰভুৱে মোক কলে, তুমি উঠি দম্মেশকত সোমোৱা, আৰু তুমি কৰিবলগীয়া যি যি নিৰূপিত আছে সেই সকলোৰে বিষয়ে তাতে তোমাক কোৱা হ'ব। সেই পোহৰৰ প্ৰতাপৰ কাৰণে মই দেখা নোপোৱাত মোৰ সংগীবিলাকৰ হাতত ধৰি দম্মেশকৰ ভিতৰলৈ গ'লো। পাছে সেই নগৰ নিবাসী সকলো যিহুদীৰ মাজত সুখ্যাতি পোৱা অননীয় নামেৰে বিধানৰ মতে ভক্ত এজনে মোৰ তালৈ গৈ ওচৰতে থিয় হৈ মোক কলে, হে ভাই চৌল, দৃষ্টি পোৱা। সেই মুহূৰ্ততে মই তেওঁলৈ দৃষ্টি কৰিলোঁ। পাছে তেওঁ মোক কলে, তুমি যেন ঈশ্বৰৰ ইচ্ছা জানা আৰু ধাৰ্মিকজনাক দেখা পোৱা আৰু তেওঁৰ মুখৰ বাণী শুনা, এই কাৰণে আমাৰ ওপৰ পুৰুষসকলৰ ঈশ্বৰে তোমাক মনোনীত কৰিলে, কিয়নো যি যি দেখিলা শুনিলা আটাই মানুহৰ আগত তেওঁলৈ তাৰ সাক্ষী হ'বা। আৰু এতিয়া কিয় পলম কৰিছা? উঠা আৰু তেওঁৰ নামত প্ৰাৰ্থনা কৰি বাপ্তাইজিত হৈ নিজৰ পাপ ধুই পেলোৱা, তাৰ পাছত মই জিৰচালেমলৈ উলটি আহি ধৰ্মধামত প্ৰাৰ্থনা কৰোঁতে মূৰ্চ্ছিত হৈ তেওঁক দেখিলোঁ। তেওঁ মোক কলে, তুমি খৰ কৰা আৰু জিৰচালেমৰ পৰা বেগাই ওলাই যোৱা, কিয়নো এই মানুহবিলাকে মোৰ বিষয়ে তোমাৰ সাক্ষ্য গ্ৰাহ্য নকৰিব। তেতিয়া মই কলো, হে প্ৰভু, মই যে তোমাক বিশ্বাস কৰাবিলাকক প্ৰত্যেক নামঘৰত কোবাই বন্দীশালত থৈছিলো, আৰু তোমাৰ সাক্ষী ষ্টিফানৰ ৰক্তপাতৰ সময়ত ময়ো যে নিজে ওচৰত থিয় হৈ সন্মতি দি তেওঁক বধ কৰাবিলাকৰ কাপোৰ ৰাখিছিলো, ইয়াক তেওঁবিলাকে নিজে জানে। তাতে তেওঁ মোক কলে, যোৱা, কিয়নো মই তোমাক দূৰলৈ পৰজাতিবিলাকৰ ওচৰলৈ পঠাম।
এইখিনিলৈকে তেওঁৰ কথা শুনি তেওঁবিলাকে বৰকৈ মাত লগাই কলে,
এনে মানুহক ভুলুকৰ পৰা দূৰ কৰক, কিয়নো সি জীয়াই থাকিবলৈ যোগ্য নহয়।
তেওঁবিলাকে ৰিঙিয়াই ৰিঙিয়াই নিজ নিজ কাপোৰ পেলাই ওপৰলৈ ধূলি উৰুৱাই থাকোঁতে হাজাৰৰ সেনাপতিয়ে পৌলক দুৰ্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিয়ে, আৰু তেওঁৰ অহিতে মানুহবিলাকে কি কাৰণে এনে আতাহ পাৰিছে তাকে জানিবলৈ তেওঁক চাবুকেৰে কোবাই সুধিবলৈ আজ্ঞা দিয়ে। পাছে তেওঁক চাবুকেৰে কোবাবলৈ বান্ধিলত পৌলে ওচৰত থিয় হৈ থকা এশৰ সেনাপতিক কলে,
বিনা দণ্ডাজ্ঞাৰে ৰোমিয়া মানুহক চাবুকেৰে কোবাবলৈ আইনমতে তোমালোকৰ ক্ষমতা আছেনে?
এশৰ সেনাপতিয়ে এই কথা শুনি হাজাৰৰ সেনাপতিৰ ওচৰলৈ গৈ কলে,
আপুনি কি কৰিবলৈ উদ্যত হৈছে, কিয়নো সেই মানুহ ৰোমিয়া?
তেতিয়া হাজাৰৰ সেনাপতি আহি তেওঁক কলে,
মোক কোৱাচোন, তুমি ৰোমিয়া নে?
তেওঁ ক'লে,
অঁ হয়।
হাজাৰৰ সেনাপতিয়ে উত্তৰ দিলে,
মই ভালেমান ধন ভৰিহে ইয়াৰ নাগৰিক হবলৈ পালো।
পৌলে ক'লে,
মই তাত উপজাৰ সূত্ৰে সেই হলো।
তাতে যিবিলাকে তেওঁৰ সুদ বিচাৰ কৰিবলৈ উদ্যত হৈছিল, তেওঁবিলাক তেতিয়াই তেওঁৰ ওচৰৰ পৰা গুচি গ'ল। আৰু হাজাৰৰ সেনাপতিয়ে তেওঁক ৰুমিয়া মানুহ বুলি জানি নিজে যে তেওঁক বন্ধাইছিল তাৰ কাৰণে ভয় কৰিলে। পাছদিনা যিহুদীবিলাকে পৌলক কি অপবাদ দিছিল তাৰ নিশ্চয়তা জানিবৰ মনেৰে হাজাৰৰ সেনাপতিয়ে তেওঁক মেলি প্ৰধান পুৰোহিতসকল আৰু মহাসভাৰ সকলোকে গোট খাবলৈ আজ্ঞা দিলে আৰু পৌলক নমাই তেওঁবিলাকৰ আগত উপস্থিত কৰিলে।